গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। 154 সংখ্যক জয়ন্তীত আজি দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ। ৰাজ্যৰ বিভিন্ন স্থানত এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱস পালন। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত আজি মুখ্যমন্ত্ৰীৰ অনলাইন পৰ্টেল মুকলি। এছিয়ান গেমছত তেৰটা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদকেৰে পদক তালিকাত ভাৰতৰ এই পৰ্যন্ত চতুৰ্থ স্থান লাভ। আজি 200 মিটাৰ দৌৰৰ ফাইনেলত অমলান বৰগোহাঁইৰ খেল আৰু গুৱাহাটীৰ বৰ্ষেপেৰা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচত আজি বাংলাদেশ ইংলেণ্ডৰ মুখামুখি। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীৰ ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰথলীত 34 বিঘা ভূমি সামৰি স্থাপন কৰা উদ্ভিদ উদ্যানখন মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সমগ্ৰ চহৰখনতে CCTV কেমেৰা প্ৰকল্প আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৰাজ্যিক কেবিনেটে ইতিমধ্যে 250 কোটি টকাৰ অনুমোদন জনাইছে। গুৱাহাটী মহানগৰীত পৰ্যাপ্ত পৰিমাণৰ ষ্ট্ৰীট লাইট স্থাপন কৰা হ'ব বুলিও তেওঁ কয়। কাছাৰীঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়ন প্ৰকল্পৰ কাম দ্ৰুতগতিত চলাই থকা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই কাম অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব। আনহাতে চেন্নাইত থকা জলসম্পদ আৰু জলসিঞ্চন বিভাগৰ মাটিত এখন ৰাজহুৱা উদ্যান গঢ়ি তোলা হ'ব বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। বৰবাৰীত নগৰীয়া অৰণ্য নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দীপৰবিলক আগুৰি থকা ভূমিভাগত মথাউৰি নিৰ্মাণৰ বাবে আলোচনা অব্যাহত আছে। সেই স্থানত চাইকেল চলোৱা, খোজকঢ়া আদি সুবিধাসমূহ জনসাধাৰণৰ বাবে আগবঢ়োৱা হ'ব বুলিও তেওঁ কয়। ফাঁচী বজাৰৰ ওচৰত নিৰ্মাণ কাৰ্য চলি থকা অভ্যন্তৰীণ জল পৰিবহণৰ পৰিকল্পনা সম্পূৰ্ণ হৈ উঠিলে চহৰখনৰ পৰ্যটনে এটা নতুন দিশেৰে গতি লাভ কৰিব আৰু পৰ্যটকসকলে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰ ছিংগাপুৰ মালয়েছিয়া সদৃশ অভিজ্ঞতা লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ফাঁচী বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰা উদ্ভিদ উদ্যানখনত 85,000টা প্ৰজাতিৰ গছ গছনি ৰোপণ কৰা হৈছে। 59 কোটি টকা ব্যয় সাপেক্ষে গঢ়ি উলিওৱা এই উদ্ভিদ উদ্যানখনত 230 বিধ থলুৱা প্ৰজাতিৰ গছ গছনি ৰোপণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি উদ্ভিদ উদ্যানখন মুকলি কৰাৰ পূৰ্বে ফাঁচী বজাৰৰ মহাবীৰ ধৰ্মস্থলত শ্ৰী শ্ৰী দিগম্বৰ জৈন পঞ্চায়তৰ উদ্যোগত আয়োজন কৰা ক্ষমাবাণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম ভাৰতবৰ্ষত উৎপত্তি হৈছিল আৰু তিনিওটা ধৰ্মৰ অনুশাসন শুদ্ধ চিন্তা আৰু কৰ্মৰে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। জৈন ধৰ্মই এজন ভাল মানুহ হবলৈ প্ৰেৰণা যোগায় বুলিও তেওঁ উল্লেখ কৰে। দেশে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত থকা বাপুৰ সমাধিত গান্ধী জয়ন্তী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ সত্য আৰু অহিংসাৰ দৰ্শনে বিশ্বৰ বাবে এটা নতুন পথ মুকলি কৰি থৈ গৈছে। তেওঁ কয় যে মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনকালত কেৱল অহিংসাৰ বাবে যুঁজ দিয়াই নহয় বৰং স্বচ্ছতা, মহিলা সবলীকৰণ, আত্মনিৰ্ভৰশীলতা আৰু কৃষকৰ অধিকাৰৰ হকে থিয় দিয়াৰ লগতে অস্পৃশ্যতা, সামাজিক বৈষম্য আৰু নিৰক্ষৰতাৰ বিৰুদ্ধেও যুঁজ দিছিল। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে গান্ধীজীয়ে সকলোকে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবৰ বাবে অনুপ্ৰাণিত কৰিছিল আৰু এটা বৃহৎ আন্দোলনৰ নেতৃত্ব দি ইতিহাসৰ পথ পৰিৱৰ্তন কৰিছিল। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ সত্য আৰু অহিংসাৰ নীতি ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰদৰ্শক আছিল। শ্ৰীধনখৰে জনসাধাৰণক গান্ধীজীৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কয় যে মহাত্মা গান্ধীৰ আদৰ্শই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে। মানুহৰ সৈতে সংযোগ স্থাপন কৰা আৰু তেওঁলোকক নিজৰ সৈতে সংযুক্ত কৰি ৰখাটো বাপুৰ বিশেষত্ব আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দেশে আজি লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা বাৰ্তাত কয় যে শাস্ত্ৰীজীক আমাৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ নেতৃত্বৰ বাবে সদায় স্মৰণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আজি গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সত্য আৰু অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীলৈ তেওঁৰ জয়ন্তীত অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি বিটিআৰত শান্ত আৰু সেৱাত বড়োলেণ্ডৰ লক্ষ্যৰে এলানি আঁচনি মুকলি কৰা হ'ব। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে সকলো শিক্ষানুষ্ঠান খোলা ৰাখি আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱসৰ কাৰ্যসূচী পালনৰ নিৰ্দেশ দিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ পৌৰাণ কৰ্তৃপক্ষৰ উদ্যোগত গান্ধী মণ্ডপত জাতিৰ পিতাৰ জয়ন্তী উদযাপন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা। ইফালে কামৰূপ জিলাৰ আনন্দগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত গান্ধী জয়ন্তী উপলক্ষে এখন আলোচনা চক্ৰৰ আয়োজন কৰাৰ লগতে ৰঙিয়া আদৰ্শ চিকিৎসালয়তো স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশতে আজি স্বচ্ছ ভাৰত দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত স্বচ্ছ ভাৰত দিৱসৰ দিনটোৱে সম্পূৰ্ণ স্বচ্ছতাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ লগতে দেশক আৱৰ্জনা মুক্ত হিচাপে গঢ়ি তোলাত শ্ৰমেৰে নিয়োজিত হবলৈ জনসাধাৰণক উৎসাহিত কৰি আহিছে। উল্লেখযোগ্য যে দেশজুৰি যোৱা 15 ছেপ্টেম্বৰৰ পৰা চলি থকা স্বচ্ছতাহী সেৱা অভিযানৰ আজি সামৰণি পৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি 2 বজাৰ পৰা স্বচ্ছ ভাৰত দিৱসৰ বিভিন্ন কাৰ্যসূচী পালন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলো অনুষ্ঠানত উপস্থিত থাকিব। অনুষ্ঠানত ব্যক্তিগত ঘৰুৱা সংস্থাগাৰ লাভ কৰা 1 লাখ হিতাধিকাৰীলৈ একত্ৰিতভাৱে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ সুবিধা প্ৰদানৰ লগতে সম্পূৰ্ণ স্বচ্ছতা শীৰ্ষক গীত উন্মোচন কৰা হ'ব। তাৰোপৰি স্বচ্ছতাহী সেৱা 2023, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ অধীনৰ কাৰ্যসূচীসমূহত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলা আৰু নগৰীয়া স্থানীয় সংস্থাসমূহলৈ বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 69 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে। অহা 8 অক্টোবৰলৈ ৰাজ্যত বন্যপ্ৰাণী সপ্তাহ পালন কৰা হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধৰ বাবে আজি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত এটা অনলাইন পৰ্টেল মুকলি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আবেলি 3 বজাত হ'বলগীয়া এটা অনুষ্ঠানত এই পৰ্টেলটো মুকলি কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত তথা পৰ্যটন জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকিব। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ন্যূনতম যোগ্যতা থকা এজন কৰ্মচাৰী বা পেঞ্চনাৰে নিজৰ পচন্দৰ চিকিৎসালয়ত চিকিৎসা লাভ কৰিব। আৰ অনুসৰি চিকিৎসাৰ ব্যয় পৰিশোধ কৰিব লাগিব। ইয়াত আগতীয়া আৰু আংশিক পৰিশোধৰ ব্যৱস্থাও থাকিব। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি চাহবাগিচা অঞ্চলত মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব। যোৰহাটৰ মৰিয়ণৰ সোণৰ চাহবাগিচাত কাইলৈ পুৱা 11 বজাত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত এই কাৰ্যসূচী মুকলি কৰা হ'ব। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত জনসজাগতা সভাৰো আয়োজন কৰা হৈছে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব। মণিপুৰত শেহতীয়াকৈ 2 গৰাকী শিক্ষাৰ্থী নৃশংস হত্যাকাণ্ড সন্দৰ্ভত 4 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কালি এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা জুলাই মাহৰ পৰা সন্ধানহীন হৈ থকা শ্ৰীমান হেমজিত আৰু শ্ৰীমান নৰথুইন গান্ধী নামৰ 2 গৰাকী শিক্ষাৰ্থী হত্যাকাণ্ডৰ আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। মুখ্যমন্ত্ৰীৰ সচিবালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কয় যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ এটা বিশেষ দলে 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে এই 4জন অভিযুক্তক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। চীনৰ সংযোগ চলি থকা এছিয়ান গেমছৰ 8ম দিনাৰ অন্তত কালি পৰ্যন্ত ভাৰতে 13টা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। আনহাতে 132টা সোণ, 72টা ৰূপ আৰু 39টা ব্ৰঞ্জৰ পদকেৰে চীন পদক তালিকাৰ শীৰ্ষত আছে। ইয়াৰ বিপৰীতে 30টা সোণ, 35টা ৰূপ আৰু 60টা ব্ৰঞ্জৰ পদকেৰে দক্ষিণ কোৰিয়া এই তালিকাৰ দ্বিতীয় স্থানত থকাৰ লগতে 29টা সোণ, 41টা ৰূপ আৰু 42টা ব্ৰঞ্জৰে জাপান তালিকাৰ তৃতীয় স্থানত আছে। পুৰুষৰ 200 মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰা অসমৰ অনলাইন বৰগোহাঁই আজি সন্ধিয়া ফাইনেলত অৱতীৰ্ণ হ'ব। কালি সন্ধিয়া অনুষ্ঠিত ছেমি ফাইনেলত অনলাইন বৰগোহাঁয়ে 21.03 ছেকেণ্ডেৰে 5ম স্থানত থাকে যদিও সামগ্ৰিকভাৱে 8ম স্থানত থকাত ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। ইপিনে অসমৰ অস্মিতা চলিহায়ো আজি পুৱা বেডমিণ্টনত অংশগ্ৰহণ কৰে। বেডমিণ্টনত আয়োজক চীনৰ হাতত 3-2 ছেটত পৰাস্ত হৈ ইতিমধ্যে ভাৰতে ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। স্বৰ্ণ পদকৰ বাবে হোৱা প্ৰতিযোগিতাখনত লক্ষ্য সেন আৰু সাত্বিক ছাইৰাজ প্ৰণিত ৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ভাৰতক 2-0 অগ্ৰগতি প্ৰদান কৰিছিল। মহিলাৰ 100 মিটাৰ হাৰ্ডল ৰেচত এখন বিতৰ্কিত খেলৰ অন্তত জ্যোতি য়াজুৱে ৰূপৰ পদক লাভ কৰে। মহিলাৰ ভাৰতৰ শ্ৰীশংকৰ মৰালে ৰূপৰ পদক লাভ কৰে। মহিলাৰ 800 মিটাৰ হেপ্তাথলনত ভাৰতৰ নন্দিনী আগাছাৰাই ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ শ্বুটিঙত ব্যক্তিগত ট্ৰেপত ভাৰতৰ শ্বুটাৰ কাইৰাণ ডাৰিয়া সেনাই পদক লাভ কৰিছে। এক ৰোমাঞ্চকৰ খেলত সেনাই লেবেল হেডত থাকি 32 পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে সেনাই ৰণবীৰ সিং সন্ধু আৰু পৃথ্বীৰাজ পাণ্ডামানৰ সৈতে পুৰুষৰ গলীয়া ট্ৰেপত 361 পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ৰাজেশ্বৰী কুমাৰী, মনীষা কীৰ আৰু প্ৰীতি ৰাজকে ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ শ্বুটিং অভিযানৰ সামৰণি পৰে। এছিয়ান গেমছৰ আজিৰ দিনটোক লৈ ভাৰত যথেষ্ট আগ্ৰহী। বিশেষকৈ এথলেটিকছত একাধিক প্ৰতিযোগিতাত ভাৰত চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ হকী গ্ৰুপ এ প্ৰতিযোগিতাত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলা বহু প্ৰত্যাশিত খেলখন আজি অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। টেবুল টেনিছ চেম্পিয়ন সুতীৰ্থ মুখাৰ্জী আৰু আয়িকা মুখাৰ্জীয়ে মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত আজি উত্তৰ কোৰিয়াৰ বিৰুদ্ধে খেলিব। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচত আজি বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰথমখন প্ৰস্তুতি মেচত বাংলাদেশে শ্ৰীলংকাক 7-উইকেটত পৰাস্ত কৰিছিল। আনহাতে বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ সমদায়ক খেলখন বাতিল কৰা হৈছিল। তেনেক্ষেত্ৰত বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডৰ বাবে আজিৰ খেলখনেই হ'ব অন্তিমখন প্ৰস্তুতি মেচ। কাইলৈ অন্তিমখন প্ৰস্তুতি মেচত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলৈ আফগানিস্তান দলটো সমদায়ী গুৱাহাটীত উপস্থিত হৈছে। ভাৰতীয় দলটোৱে কাইলৈ নেডাৰলেণ্ডছৰ বিৰুদ্ধে অন্তিমখন প্ৰস্তুতি মেচত অংশ ল'বলৈ কালি গুৱাহাটীৰ পৰা তিৰুৱনন্তপুৰমলৈ ৰাওনা হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ভাস্বতী চক্ৰৱৰ্তীয়ে। স্বচ্ছতাৰ দিশত জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালি সমগ্ৰ দেশতে স্বচ্ছতা হি সেৱা শীৰ্ষক এঘণ্টাৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, আমাৰ অসমকে ধৰি কেইবাখনো কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। স্কুলত 42 দিনত মাত্ৰ 10 দিনহে পাঠদান, এই শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফা বাহাল থকাৰ বাতৰিক দ্য চেণ্টিনেল, দি আছাম ট্ৰিবিউনৰ লগতে আজি প্ৰকাশিত প্ৰায় কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ বিভিন্ন কাম কাজ সন্দৰ্ভত দৈনিক অসম কাকতে জনমোহনী আঁচনিৰে দিছপুৰৰ প্ৰস্তুতি, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ হৈছে। মণিপুৰত শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত 4 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰিকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমিৰ শিৰোনাম, হিমাৰ পিছত পৰিণত লাখ লাখ শিক্ষাৰ্থী, স্কুলত উপজ্যপুৰি উৎসৱ কামৰ বোজা। নিয়মীয়া বাৰ্তা কাকতে এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতিৰ বাতৰিক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। কাকতখনে দীপৰ বিলৰ চাৰিওদিশে বৰবাৰী পাহাৰত আৰ্বান ফৰেষ্ট সৃষ্টি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰা বাতৰিকো প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম 209 টকালৈ বৃদ্ধি, বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ অধিক উৎপাদনৰ বাবে 200 বিঘা কৃষিভূমিৰ সম্প্ৰসাৰণ, 7.5 বছৰত ৰাজ্যত 1,73,000 নাৰীজনিত অপৰাধ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। 154 সংখ্যক জয়ন্তীত আজি দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ, ৰাজ্যৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱস পালন, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত আজি মুখ্যমন্ত্ৰীৰ অনলাইন পৰ্টেল মুকলি, এছিয়ান গেমছত 13টা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদকেৰে পদক তালিকাত ভাৰতৰ এই পৰ্যন্ত চতুৰ্থ স্থান লাভ, আজি 200 মিটাৰ দৌৰৰ ফাইনেলত অমলান বৰগোহাঁইৰ খেল আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচত আজি বাংলাদেশ ইংলেণ্ডৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।